للذين يؤلون من نسائهم تربص أربعة أشهر فإن فاءوا فإن الله غفور رحيم.
যি সকলে নিজৰ স্ত্ৰীৰ সৈতে মিলিত নোহোৱাৰ শপত কৰে সিহঁতে 4 মাহ অপেক্ষা কৰিব লাগিব। এই সময়ছোৱাত যদি সিহঁতে মত পৰিৱৰ্তন কৰে তথা সহবাসলৈ উভতি আহিব বিচাৰে তেন্তে নিশ্চয় আল্লাহ ক্ষমাশীল পৰম দয়ালু।